প্ৰথম পিতৰ তিনি অধ্যায়। এইদৰে হে ভাৰ্যসকল, আপোনালোক নিজ নিজ স্বামীৰ বহিভূত হওক। গতিকে তেখেতসকলৰ কোনোৱে যদিও ঈশ্বৰৰ বাক্য অমান্য কৰে, তথাপি নিজ নিজ ভাৰ্যাৰ আচাৰ ব্যৱহাৰৰ দ্বাৰাই আপোনালোকৰ ভয়যুক্ত নিৰ্মল আচাৰ ব্যৱহাৰ দেখি তাৰ দ্বাৰাই বিনা বাক্যেৰে যেন তেওঁলোকক পোৱা যায়, সেইবাবে বহিভূত হওক। ক্লেশ, বেশ আৰু সোণৰ অলংকাৰ পিন্ধা বা নানা বস্ত্ৰ পৰিধান এনে বাহ্যিক ভূষণ আপোনালোকৰ নহওক, কিন্তু আপোনালোকৰ হৃদয়ত নিৰ্দোষীৰূপে চিৰস্থায়ী হৈ থকা শান্ত আৰু নম্ৰ আত্মা আপোনালোকৰ ভূষণ হোৱা উচিত। এয়াই ঈশ্বৰৰ দৃষ্টিত মহা মূল্যৱান, কিয়নো আগৰ কালত যি পবিত্ৰ তিৰোতাসকলে ঈশ্বৰত ভৰসা ৰাখিছিল, তেখেতসকলেও নিজ নিজ স্বামীৰ বহিভূত হৈ সেইদৰে নিজক বিবোহিত কৰিলে। সেইদৰে চাৰাই আব্ৰাহামৰ আজ্ঞা মানিল। এতিয়া আপোনালোকেও যদি উচিত কৰ্ম কৰে আৰু আপোনালোকৰ কোনো সমস্যাৰ বাবে যদি ভয় নাথাকে, তেনেহ'লে আপোনালোক তেওঁৰ জীয়ৰী। সেইদৰে হে স্বামীসকল, আপোনালোকতকৈ স্ত্ৰীসকল মাটিৰ পাত্ৰৰ দৰে কোমল, জীৱনৰূপ অনুগ্ৰহৰ সহকাৰিণী বুলি জানি আপোনালোকৰ প্ৰাৰ্থনাত যেন বাধা নজন্মায়, এইকাৰণে তেখেতসকলৰ সৈতে জ্ঞানমতে সহবাস কৰি তেখেতসকলক সমাদৰ কৰক। অৱশেষত কওঁ, আপোনালোক সকলোৱে একে মনৰ, আনৰ দুখত দুখী, স্নেহশীল, প্ৰেম কৰোতা আৰু নম্ৰ হওক। অপকাৰৰ সলনি অপকাৰ আৰু তিৰস্কাৰৰ সলনি তিৰস্কাৰ নকৰক। বিৰোধিতাত পুনৰাই আশীৰ্বাদ কৰক, কিয়নো ইয়াৰ বাবে আপোনালোক আমন্ত্ৰিত। আপোনালোক ক্ষমতাপূৰ্ণ আশীৰ্বাদৰ উত্তৰাধিকাৰ পোৱা লোক, কিয়নো আশীৰ্বাদৰ অধিকাৰী হ'বৰ কাৰণে আপোনালোক আমন্ত্ৰিত হ'ল। কাৰণ যিজনে জীৱনক প্ৰেম কৰিবলৈ আৰু মংগলৰ দিন চাবলৈ ইচ্ছা কৰে, তেখেতে কুপথাৰ পৰা নিজৰ জিভা আৰু চলনা বাইকৰ পৰা নিজৰ উট ৰাখক, কুপথৰ পৰা ঘূৰক আৰু ভাল কৰ্ম কৰক, শান্তি বিচাৰক আৰু তাতে লাগি থাকক। প্ৰভুৰ চকুৱে ধাৰ্মিকসকলক দৃষ্টি কৰে আৰু তেওঁৰ কাণে তেখেতসকলৰ প্ৰাৰ্থনা শুনে, কিন্তু যিসকল কুকৰ্মী তেখেতসকললৈ প্ৰভুৰ মুখ বিৰোধী। যি ভাল তালৈ যদি আপোনালোকে ইচ্ছা কৰে, তেনেহ'লে আপোনালোকক কোনে ক্ষতি কৰিব? কিন্তু ধাৰ্মিকতাৰ কাৰণে যদি দুখবোধ কৰিব লগা হয়, তথাপিও আপোনালোক ধন্য, কিন্তু আপোনালোকৰ ভয়ত ভয়াতুৰ নহ'ব আৰু ব্যাকুল নহ'ব। ইয়াৰ পৰিৱৰ্তে খ্ৰীষ্টক প্ৰভু হিচাপে আপোনালোকৰ হৃদয়ত পবিত্ৰৰূপে মানিব। যিকোনোৱে আপোনালোকৰ অন্তৰত থকা আশাৰ বিষয়ে বিচাৰ লয়, তেওঁক আপোনালোকে নিজৰ পক্ষে উত্তৰ দিবলৈ সষ্টম থাকিব, কিন্তু নম্ৰতা আৰু সন্মানেৰে সৈতে সেইবোৰ কৰিব। যিসকলে খ্ৰীষ্টত থাকি পৰা আপোনালোকৰ সদাচৰণ নিন্দা কৰে, আপোনালোক যি বিষয়ত নিন্দিত হয় সেই বিষয়ত তেওঁলোক যেন লাজত পৰিব, এইকাৰণে আপোনালোকে উত্তম বিবেক ৰাখিব। কিয়নো কুকৰ্ম কৰি দুখভোগ কৰাতকৈ ঈশ্বৰৰ যদি এনে ইচ্ছা হয়, তেনেহ'লে সৎকৰ্ম কৰি দুখভোগ কৰা বেছি ভাল। খ্ৰীষ্টইও সেই পাপৰ সম্বন্ধে এবাৰ দুখভোগ কৰিলে, আমাক ঈশ্বৰৰ ওচৰলৈ নিবলৈ অধাৰ্মিকসকলৰ কাৰণে ধাৰ্মিকজনে অৰ্থাৎ খ্ৰীষ্টে পাপবোৰৰ কাৰণে কেৱল এবাৰ দুখভোগ কৰিলে। তেওঁ মাংসত হত হ'ল, কিন্তু আত্মাত হ'লে পুনৰ্জীৱিত হ'ল। সেই আত্মাৰে তেওঁ গ'ল আৰু এতিয়া কাৰাগাৰত থকা আত্মাবোৰৰ ওচৰত গৈ প্ৰচাৰ কৰিলে। সেইবোৰ নোহৰ সময়ত ঈশ্বৰৰ অবাধ্য আছিল। নোহৰ জাহাজ তৈয়াৰ কৰাৰ সময়ত ঈশ্বৰ সহিষ্ণু হৈ তেওঁলোকৰ বাবে অপেক্ষা কৰিছিল। ঈশ্বৰে অলপ মানুহক ৰক্ষা কৰিলে, আঠটা আত্মা তেওঁ জলৰ পৰা ৰক্ষা পালে। সেই জল বাপ্তিস্মৰ প্ৰতীক, যাৰ যোগে আপোনালোকে ৰক্ষা পালে। সেই বাপ্তিস্মৰ যোগেদি শৰীৰৰ মৈলা আঁতৰোৱা নহয়, কিন্তু ঈশ্বৰৰ ওচৰত সৎবিবেক বজাই ৰখাৰ কাৰণে এক আবেদন। যীশুখ্ৰীষ্টৰ পুনৰুত্থানৰ যোগেদিহে আপোনালোকে ৰক্ষা পালে। তেওঁ স্বৰ্গলৈ গ'ল, স্বৰ্গৰ দূতসকল ভীতিসংগত সাহন আৰু পৰাক্ৰম অৱশ্যে তেওঁলৈ সমৰ্পণ কৰক।